প্ৰথম চামুৱেল 30 অধ্যায়। তৃতীয় দিনা দাউদ আৰু তেওঁৰ লোকসকল চিলগক আহি পালে। তাতে তেওঁলোকে দেখিলে যে অমালেকীয়াসকলে আহি চিলগক আৰু নেগেভত উপদ্ৰৱ কৰিছে আৰু চিকলগত সোমাই আক্ৰমণ কৰি জুইৰে পুৰিছে, আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ'ল। যেতিয়া দাউদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে, আৰু তাত থকা মহিলা, সন্তান আৰু জীয়াৰীবোৰক বন্দী কৰি লৈ গৈছে। তেতিয়া দাউদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ'ল। তেওঁলোকে দাউদৰ দুই ভাইজা জিজিয়েলিয়া, অহিনুবম আৰু কৰ্মিলিয়া মৃত নাবালৰ তিৰোতা অবিগেলকো বন্দী কৰি নিছিল। তেতিয়া দাউদ মহাসংকটত পৰিল, কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক জীয়েকসকলৰ কাৰণে বেজাৰত আছিল। সেয়ে লোকসকলে দাউদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে, কিন্তু দাউদে তেওঁৰ ঈশ্বৰ জিহুৱাত নিজক সবল কৰিলে। পাছত দাউদে অহিমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক'লে, এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফুট বস্ত্ৰখন লৈ আহা। তাতে অবিয়াথৰে দাউদৰ ওচৰলৈ এফুট বস্ত্ৰখন লৈ আহিলে। তেতিয়া জিহুৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দাউদে প্ৰাৰ্থনা কৰি সুধিলে, মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহ'লে তেওঁলোকক লগ পামনে? তাতে জিহুৱাই তেওঁক ক'লে, তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয় তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা। তেতিয়া দাউদ আৰু তেওঁৰ লগত 600 লোক ওলাই গ'ল। তেওঁলোকে গৈ বিচুৰ জুৰি পালে। তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ'ল, কিন্তু দাউদ আৰু তেওঁৰ সংগী 400 লোকে শত্ৰুবোৰৰ পাছত খেদি গ'ল। তাতে পাছ পৰি যোৱা 200 লোক থাকি গ'ল। তেওঁলোক অতি ক্লান্ত হোৱাৰ বাবে বিচুৰ জুৰি পাৰ হ'ব পৰা নাছিল। তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দাউদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে। তাতে লোকজনে সেইবোৰ খালে। বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে। সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে, কিয়নো তেওঁ 3 দিন ৰাতি একো খোৱা নাছিল। পাছত দাউদে তাক সুধিলে, তই কাৰ মানুহ আৰু ক'ৰ পৰা আহিলি? সি ক'লে, মই অমালেকীয়া এজন বন্দী মিচৰীয়া ডেকা মানুহ। আজি 3 দিন হ'ল মই নৰিয়াত পৰাৰ বাবে মোৰ গৰাকীয়ে মোক এৰি গ'ল। আমি কৰেথিয়াসকলৰ নেগেপ অঞ্চলত উপদ্ৰৱ চলাইছিলোঁ। জিউদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেগেপ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিলকক জ্বলাই দিছিলোঁ। পাছত দাউদে তাক সুধিলে, তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবিনে? তাতে সি ক'লে, আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো সোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খায়, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম। পাছত সেই মিচৰীয়াজনে দাউদক নমাই লৈ গ'ল। সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল। তেতিয়া দাউদে তেওঁলোকক আক্ৰমণ কৰিলে। সন্ধ্যাৰ পৰা 5 দিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত 400 লোক উটত উঠি পলাই গ'ল। তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ'ল। অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল সেই সকলো দাউদে উভতাই পালে, আৰু নিজৰ 2জনী ভাইজাকো তেওঁ উভতাই পালে। তেওঁ সৰু বা ডাঙৰ একোৱেই নেহেৰুৱালে। পুতেক জীয়েক আদি কৰি লুট দ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল সেই সকলোখিনিয়েই ডায়ুদে উভতাই আনিলে। আৰু ডায়ুদে সিহঁতৰ সকলো গৰু আৰু মেৰ ছাগৰ জাকবোৰ নিজৰ কাৰণে ল'লে। আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক'লে, এইবোৰ ডায়ুদে লুট কৰি অনা বস্তু। পাছত তেওঁলোক ক্লান্ত হৈ পৰাৰ বাবে ডায়ুদৰ লগত যাব নোৱাৰা যি দুখ লোকক তেওঁলোকে বিচুৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে ডায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল। তেতিয়া ডায়ুদে তেওঁলোকক মংগলবাদ কৰিলে। কিন্তু ডায়ুদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধৰ্ম প্ৰকৃতিৰ কিছুমান লোকে ক'লে, সিহঁত আমাৰ লগত যোৱা নাই, গতিকে উভতাই অনা লুট দ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ, কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল'ৰা ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আঁতৰি যাওক। তেতিয়া ডায়ুদে ক'লে, হে ভাইসকল, এনেধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহুৱাই আমাক যি দিলে সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত সোধাই দিলে, কোনেনো এই বিষয়ে তোমালোকৰ কথা শুনিব, কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব, দুয়ো সমান ভাগ পাব। সেই দিনৰে পৰা এই কথা ইজৰাইলৰ কাৰণে বিধি আৰু শাসন প্ৰণালী হ'ল, এয়ে আজিলৈকে চলি আছে। পাছত ডায়ুদ যেতিয়া চিলগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহুদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ'ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক'লে, চোৱা, যিহুৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এইয়েই তোমালোকৰ কাৰণে পঠোৱা উপহাৰ। বৈতেল দক্ষিণ অঞ্চলৰ ৰামুত, যত্তিৰ অৰুৱেৰ, চিফমুত, ইষ্টমুৱা, ৰাখল, জিৰহমেলিয়া, কেনিয়াসকলৰ নগৰবোৰ, হমা, কুৰাচন অৰ্থাক আৰু হিব্ৰুন আদি কৰি যি যি ঠাইত ডায়ুদ আৰু তেওঁৰ লোকসকল থাকিছিল, সেই সকলো ঠাই যোদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।